এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ এতিয়া ঘাই ঘাই বাতৰিসমূহ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটদানৰ হাৰ প্ৰায় 56.41%। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত মুখ্যমন্ত্ৰীৰ 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈৰো নলবাৰীত মাৰাথন প্ৰচাৰ নতুন দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন আৰু পথ নামকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কৃতজ্ঞতা জ্ঞাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত ৰঙালীৰ ধেমালি শীৰ্ষক বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আহমেদাবাদত হ'বলগীয়া খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 3:30 বজা পৰ্যন্ত 56.41% ভোটদান সম্পন্ন হৈছে তিনিচুকীয়া জিলাত 48.14%, ডিব্ৰুগড়ত 45%, চৰাইদেউত 50.94%, শিৱসাগৰত 57.72%, মাজুলীত 81.67%, যোৰহাটত 57%, গোলাঘাটত 52.51%, ধেমাজিত 62.1%, লখিমপুৰত 66.5%, শোণিতপুৰত 52.5% আৰু বিশ্বনাথত 56.89% ভোটদান সম্পন্ন হৈছে আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত 58.55%, হাইলাকান্দিত 60.10% আৰু শ্ৰীভূমি জিলাত 60.15% ভোটদান সম্পন্ন হৈছে গোলাঘাট জিলাত আজি অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা হিৰণ্য গগৈয়ে এইদৰে কয়
গোলাঘাটকে ধৰি আজি ৰাজ্যৰ 14খন জিলাত অনুষ্ঠিত হৈ যায় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰাই ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদাতা ৰাইজৰ ভিৰ পৰিলক্ষিত হয় উল্লেখযোগ্য যে গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিত আজি 20টা জিলা পৰিষদীয় সমষ্টিৰ লগতে 108টা আঞ্চলিক পঞ্চায়ত আৰু 1080টা ৱাৰ্ড সদস্য পদৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয় জিলাখনত 1164টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে নিজ নিজ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটাধিকাৰ সাব্যস্ত কৰে জিলাখনৰ 228টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলা বিষয়া কৰ্মীৰে নিৰ্বাচন অনুষ্ঠিত হয় জিলাখনৰ গোলাঘাট সৰুপথাৰ কুমটাইকে আদি কৰি কেইবাটাও বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰকাশিত নতুন ভোটাৰ তালিকাত বিভিন্ন ৱাৰ্ডসমূহত কেইবাশতাধিক ভোটাৰৰ নাম কৰ্তন হৈ অহাত একাংশ ভোটাৰে ভোটদান সাব্যস্ত কৰিব নোৱাৰাত কুপিত হৈ পৰে বৰ্তমান সময়লৈকে আমি লাভ কৰা তথ্য অনুসৰি জিলাখনত 80%ৰো অধিক ভোটদান সাব্যস্ত হোৱা বুলি তথ্য লাভ কৰিছো
সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত দুই এটা স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাতৰি আহি পৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই দীঘলীবাৰী গাঁও পঞ্চায়তত 4শতাধিক লোক ভোটদানৰ পৰা বঞ্চিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577 এই জিলাকেইখনত 216টা জিলা পৰিষদ 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে অহা 7 মেত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে বিজেপি অসম গণ পৰিষদ কংগ্ৰেছ ৰাইজৰ দল AIUDF দলৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰীৰ পৰা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ধুবুৰীৰ বীৰ চিলাৰায় মেলা ময়দানত অনুষ্ঠিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু মিত্ৰদল অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহান জনায় ধুবুৰী জিলাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ আৰু জিলা প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা প্ৰদীপ সাহাই এইদৰে কয়
অহা 7 মেত ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ধুবুৰী জিলা প্ৰশাসনে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আনহাতে 11 মেত অনুষ্ঠিত হ'বলগীয়া ভোটগণনাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে ভোটগণনাৰ আগে বিষয়ক প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ধুবুৰী জিলাত 5 মে সন্ধিয়া 4:30 বজাৰ পৰা 7 মে সন্ধিয়া 4:30 বজালৈকে ধুবুৰী জিলা প্ৰশাসনে ড্ৰাই ডে ঘোষণা কৰিছে এইবুলি প্ৰতিখন পঞ্চায়ত পঞ্চায়তৰ বাবে 10খনকৈ টেবুলত প্ৰথমে গাঁও পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থীৰ বাবে ভোট গণনা কৰাৰ পাছত দ্বিতীয়টো আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আৰু তৃতীয়টো জিলা পৰিষদৰ সদস্য পদৰ বাবে ভোট গণনা কৰা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে অহা 7 মে'ত ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি এজিপিৰ মনোনীত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ধুবুৰী জিলাৰ গোলকগঞ্জত জিলা পৰিষদ সমষ্টিৰ প্ৰচাৰ চলায়। গোলকগঞ্জ বিধানসভা সমষ্টিৰ গোলকগঞ্জ বীৰচিলা ৰায় মেলা ময়দানত বিজেপিৰ বিজয় সংকল্প দিৱস বিজয় সংকল্প সমাৱেশ সভা অনুষ্ঠিত হয়।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বঙাইগাঁৱৰ উত্তৰ শালমাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত আন এখন জনসভাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ লগতে কামৰূপ জিলাৰ শুৱালকুছি, বালিচৰ আৰু শিঙিমাৰী বজাৰ চকতো নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বৰপেটা জিলাৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত বৰনগৰ আৰু বগৰীগুৰি জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী শইকীয়াই বজালি জিলাৰ হেলনা ৰাস মন্দিৰ খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। হোজাই জিলাত সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিধায়ক ৰামকৃষ্ণ ঘোষক লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি কামৰূপ মহানগৰৰ ডিমৰিয়াৰ মালয়বাৰীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে বিজেপি আৰু মিত্ৰ দল অগপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহান জনায়। মন্ত্ৰী পীযুষ হাজৰিকাই আজি কামৰূপ জিলাৰ কেইবাটাও স্থান বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে সাংসদ গৌৰৱ গগৈয়ে আজি নলবাৰী জিলাৰ ধমধমাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ সমৰ্থকসকলে সাংসদ গৌৰৱ গগৈক নলবাৰী নগৰৰ পৰা মটৰচাইকেল সমদলেৰে নিৰ্বাচনী সভালৈ আদৰি নিয়ে। নলবাৰীৰ আন কেইবাটাও স্থানত সাংসদগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। অহা 7 মে'ত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাইছে। ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জিলা প্ৰশাসনে প্ৰিজাইডিং পলিং বিষয়াৰ গোটক তৃতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰে। জিলাখনৰ হাতছিঙিমাৰী মহাবিদ্যালয়ত 112টা প্ৰিজাইডিং আৰু পলিং গোটক অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
নতুন দিল্লীত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সোঁৱৰণত প্ৰতিমূৰ্তি নিৰ্মাণ আৰু এটা পথৰ নামাকৰণ কৰাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লীত আজি অনুষ্ঠিত সংবাদমেলত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে বিটিআৰ পৰিষদৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ মেয়ৰ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰিব। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰা ক্ষেত্ৰৰ তত্বাৱধানৰ বাবে বিটিআৰ পৰিষদৰ পৰা দিল্লী পৌৰ নিগম কৰ্তৃপক্ষক প্ৰতিমাহে 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জুন মাহৰ পৰা বিটিআৰ পৰিষদৰ তৃতীয় পৰ্যায়ৰ 100-দিনীয়া কৰ্মসূচী গ্ৰহণ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত আজি ৰঙালী ধেমালি শীৰ্ষক এটি বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পানী পাৰ, বেলুন ফুটোৱা আদি বিভিন্ন খেল ধেমালিৰ লগতে কেন্দ্ৰটোৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৰেম্পত খোজকাঢ়ে। গীত মাতেৰে মুখৰ হৈ পৰা আজিৰ এই বৰ্ণিল অনুষ্ঠানটিৰ বিষয়ে অনুষ্ঠানটিৰ অন্যতম আয়োজক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে এইদৰে কয়।
আজি বিহু কাৰ্যসূচী বেছ ভালকৈ হৈছে। সাধাৰণতে আমি সদায় আনক মনোৰঞ্জন দিবৰ কাৰণে ব্ৰতী হৈ থাকোঁ। আজি আমাৰ কেন্দ্ৰৰ যিসকল স্থায়ী আৰু যিসকল অংশকালীন সকলো মিলি আমি ৰঙালী ধেমালি নামে অনুষ্ঠান কৰিলোঁ। পাৰ পানী খেল প্ৰতিযোগিতা, বেলুন ফুটোৱা প্ৰতিযোগিতা আৰু জাতীয় সাজপাৰত ৰেম্প কেটৱাকৰ প্ৰতিযোগিতা হ'ল। সকলোৱে ভাগ ল'লে, পুৰস্কাৰ দিয়া হৈছে আৰু বিহুৰ পিঠা জলপান খালোঁ। বেছ ভালকৈ সময়খিনি পাৰ হ'ল।
আজি সকলোৱে জাতীয় সাজপাৰ কৰি আহিলে, আপুনি নিজেও কৰিছে, বৰ ভাল দেখিলোঁ। আমি ৰেম্পত খোজকঢ়া প্ৰতিযোগিতাৰ ফলাফলটো কি হ'ল আমাৰ কৈ দিব নি?
ফলাফলটো প্ৰথম পুৰস্কাৰ মানে পুৰুষৰ পাইছে সুদীপ্ত শৰ্মা ভৰালী, দ্বিতীয় হৈছে সত্যজিৎ গগৈ, তৃতীয় হৈছে সুশান্ত দত্ত আৰু উদগনিমূলক বঁটা পাইছে শশাংকদী ভালৈ। মহিলাৰ প্ৰথম হৈছে জনি নাৰ্জাৰী, দ্বিতীয় মনু ডেকা, তৃতীয় ৰূপচন্দা শৰ্মা আৰু উদগনিমূলক পুৰস্কাৰ পাইছে ৰত্না দাসে।
কিমানে আকাশবাণীৰ অংশকালীন আৰু স্থায়ী কিমান কৰ্মচাৰী ইয়াত অংশগ্ৰহণ কৰিলে?
ইয়াত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত অংশকালীন ঘোষঘোষিকাৰ সংখ্যাই সৰহ। প্ৰায় 60-80 জনৰ ভিতৰত অংশকালীন ঘোষঘোষিকাই প্ৰত্যক্ষভাৱে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছে আৰু স্থায়ী কৰ্মচাৰীৰ সংখ্যা কম, খুব বেছি 10 জনৰ ভিতৰত তেওঁলোকে অংশগ্ৰহণ কৰিছে।
আৰু জলপানৰ ব্যৱস্থা কৰিলে?
জলপানৰ ব্যৱস্থা কৰা হৈছে, পিঠাগুড়ি জলপান দিয়াৰ ব্যৱস্থা কৰা হৈছে। এটি বগা তিল পিঠা আছে, এটি তেল পিঠা মানে যাক আমি ঘিলা পিঠা বুলি কওঁ আছে, নাৰিকলৰ লাড়ু এটা আছে আৰু কেইটামান কাজু আছে নিমখীয়া, এনেকৈ ব্যৱস্থা কৰা হ'ল তেওঁলোকক।
ভৱিষ্যতেও এনেধৰণৰ পাতি থাকিব?
নিশ্চয়, আমাৰ পৰিকল্পনা আছে যাতে প্ৰতি বছৰে আমি এওঁলোকক লৈ এটা ফূৰ্তিৰ পৰিৱেশ যাতে জাগ্ৰত কৰি ৰাখিব পাৰোঁ, এটা পৰিয়ালৰ দৰে যাতে সকলোৱে অনুভৱ কৰে, তাৰ চেষ্টা সদায় অব্যাহত থাকিব।
অসম প্ৰকাশন পৰিষদৰ আজি 67 সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চহকী তথা সম্ভ্ৰান্ত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বৰণ্য লোকসকলৰ অৱদানক স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিষদৰ বিষয়া, কৰ্মচাৰী তথা পঢ়ুৱৈ সমাজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন ঘটনাক্ৰমৰ মাজেদি 7টা দশক অতিক্ৰম কৰিবলৈ আগবঢ়া পৰিষদে অসমৰ সাহিত্য, সমাজ, সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখা বহু মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। পৰিষদে সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ্ৰন্থমেলাকে ধৰি বহু প্ৰকল্পৰ কাম হাতত লৈ আগবাঢ়ি যোৱাটো এক শুভ লক্ষণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। পৰিষদৰ এই কাৰ্যৰ প্ৰতি অসম চৰকাৰে দায়বদ্ধতাৰে কাম কৰি যাব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। শ্ৰোতাসকলে এতিয়া পৰৱৰ্তী বাতৰিখনক জিন্তি ৰাণী ডেকাৰ পৰা।
ধন্যবাদ ভাস্বতী। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সদস্য পদৰ পৰা পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে আহান জনাইছে। এছ'চিয়েচনৰ সভাপতি আৰু সম্পাদকে প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰীক তেওঁৰ পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহান জনোৱা হৈছে। পত্ৰখনত এছ'চিয়েচনৰ নেতৃবৃন্দই এইবুলি উল্লেখ কৰিছে যে স্বাৰ্থৰ সৈতে সংঘাতৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে বাৰ এছ'চিয়েচনৰ সদস্য পদৰ পৰা পদত্যাগ কৰাৰ প্ৰয়োজন নাই। বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ আন্তঃগাঁথনিমূলক সমস্যাক লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উদ্বেগ প্ৰকাশ কৰি 1,000 কোটিতকৈও অধিক ধন ব্যয়েৰে উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিক এছ'চিয়েচনে প্ৰশংসা কৰিছে। অধিবক্তা সংগঠনটোৱে বৰ্তমানৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ ব্ৰহ্মপুত্ৰ নদীৰ দিশে বহলাই নিয়া, উচ্চ ন্যায়ালয়ৰ গাঁথনি 7ম মহলালৈ বৃদ্ধি কৰা, কনিষ্ঠ অধিবক্তাসকলক 5 বছৰ পৰ্যন্ত পাৰিতোষিক দিয়াৰ বাবে বাজেটত 10 কোটি টকা ধাৰ্য কৰা আদি দাবীসমূহ পত্ৰযোগে মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰে। উল্লেখযোগ্য যে বাৰ এছ'চিয়েচনে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। বাৰ এছ'চিয়েচনৰ এনে সিদ্ধান্তৰ সৈতে একমত হ'ব নোৱাৰাৰ বাবেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এছ'চিয়েচনৰ সদস্য পদৰ পৰা পদত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিছিল। এতিয়া শুনক ৱেব সন্মিলনৰ বাতৰি। ৱেব সন্মিলন 2025ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্যশ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰিছিল। অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটে আজি পদ্মভূষণ সন্মানেৰে সন্মানিত বিশিষ্ট নৃত্যশিল্পী যতীন গোস্বামীক তেওঁৰ বাসগৃহত সন্মান জনায়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিব্যৰঞ্জন শৰ্মা খাটনিয়াৰৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডঃ ধৰণী লাহন, সম্পাদক ডঃ জিন্তু শৰ্মা, জ্যেষ্ঠ অধ্যাপক অধ্যাপিকাক্ৰমে ডঃ অৰূপ কুমাৰ গোস্বামী, ডঃ দীনেশ কাকতি আৰু ডঃ স্বপ্না বৰুৱা উপস্থিত থকা সম্বৰ্ধনা কাৰ্যসূচীত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে তেওঁৰ বৰ্ণিল জীৱন অভিজ্ঞতাৰ বিভিন্ন কথাৰে সকলোকে আপ্লুত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটি আকৌ এবাৰ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন। ভোটদানৰ হাৰ প্ৰায় 56.41%। পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত মুখ্যমন্ত্ৰীৰ 4খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈৰো নলবাৰীত মাৰাথান প্ৰচাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি আহমেদাবাদত হ'বলগীয়া খেলত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই।